ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁৱৰ ব্ৰহ্মপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 33,600গৰাকীতকৈ অধিক মহিলাৰ মাজত চেক বিতৰণ কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে আৰু মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে 13-0 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰি সাগৰবন্ধু অভিযানৰ অধীনত দেশখনলৈ সমৰ্থন আগবঢ়াই যাব বুলি নিশ্চিতি দিছে। শ্ৰীমোদীয়ে মহাসাগৰীয় দৃষ্টিভংগীৰ অধীনত ভাৰতে প্ৰথমে সাহায্য আগবঢ়োৱা ৰাষ্ট্ৰ হিচাপে শ্ৰীলংকাত বিপদাপন্ন লোকসকলক উদ্ধাৰ আৰু সাহায্য সামগ্ৰী প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো সহায় অব্যাহত ৰাখিব বুলি এই বাৰ্তালাপত উল্লেখ কৰে। ৰাষ্ট্ৰপতি দিশানায়কেই প্ৰাকৃতিক দুৰ্যোগৰ সময়ছোৱাত ভাৰতে আগবঢ়োৱা এই সাহায্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উদ্ধাৰকাৰী দলসমূহক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ শ্ৰীলংকাৰ জনসাধাৰণৰ হৈও ভাৰতে সময়মতে আগবঢ়োৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দিটৱা ঘূৰ্ণীবতাহে ৰাষ্ট্ৰখনত সৃষ্টি কৰা ব্যাপক ধবংস আৰু ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশখনৰ প্ৰয়োজনৰ সময়ত ভাৰতৰ জনসাধাৰণ সদায় তেওঁলোকৰ কাষত থিয় দিব বুলি ব্যক্ত কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAই দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। এটা বিবৃতিযোগে NIAই জম্মু কাশ্মীৰৰ ছপিয়ান, কুলগাম, পুলামা আৰু অৱন্তিপুৰ জিলাৰ মুঠ 8টা অঞ্চল তথা লক্ষ্ণৌৰ এটা স্থানত কালি অভিযান চলোৱা বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে লগতে দুয়োখন ৰাজ্যৰ কেইবাজনো অভিযুক্ত আৰু সন্দেহজনক লোকৰ চৌহদত চলোৱা অভিযানকালত ভালেমান ডিজিটেল সা সামগ্ৰীৰ লগতে আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে। ইয়াৰ পূৰ্বে যোৱা মাহত NIAই এই বিস্ফোৰণৰ মূল অভিযুক্ত ডাঃ মুজাম্মিল শাকিল গনি আৰু ডাঃ শাহিন ছৈয়দৰ বাসগৃহৰ লগতে হাৰিয়ানাৰ ফৰিদাবাদত থকা আল ফালাহ বিশ্ববিদ্যালয়ৰ চৌহদ আৰু অন্যান্য অঞ্চলতো তালাচী চলায়। সংস্থাটোৱে ঘটনা সন্দৰ্ভত ইতিমধ্যে 7জন লোকক গ্ৰেপ্তাৰ কৰিছে। NIAই দিল্লী বোমা বিস্ফোৰণ ঘটনাত জড়িত প্ৰতিজন অভিযুক্তকে অনুসৰণ কৰি গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ আৰক্ষী বাহিনীৰ সৈতে ঘনিষ্ঠভাৱে কাম অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ব্ৰহ্মপুৰ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 33,600গৰাকীতকৈ অধিক মহিলাৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ মাজত 32,600গৰাকীতকৈ অধিক মহিলা গ্ৰামাঞ্চলৰ হোৱাৰ বিপৰীতে কেৱল 1,000গৰাকীহে নগৰীয়া অঞ্চলৰ মহিলা। এই উপলক্ষে কঠীয়াতলীত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে যোৱা ছেপ্টেম্বৰত মুকলি কৰা এই অভিযানৰ লক্ষ্যসমূহৰ বিষয়ে ৰাজ্যখনৰ মহিলাসকল ইতিমধ্যে পৰিচিত হৈ উঠা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে 44টা সমষ্টিৰ প্ৰায় 10 লাখ মহিলাই ইতিমধ্যে তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিছে। চৰকাৰে চলিত মাহৰ শেষলৈকে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন আৰু 15 লাখ মহিলাৰ বাবে মোকলাই দিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ফেব্ৰুৱাৰী মাহৰ শেষত 32 লাখ মহিলাই প্ৰথম কিস্তিৰ ধন লাভ কৰিব বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীৰ 3 কোটি লাখপতি বাইৰ সৃষ্টিৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ অংশ হিচাপে আৰম্ভ কৰা এই পদক্ষেপৰ জৰিয়তে অসমত ইতিমধ্যে 8 লাখতকৈ অধিক মহিলা বিভিন্ন আত্মসহায়ক গোটৰ ঋণ আৰু অন্যান্য সমৰ্থনৰ জৰিয়তে লাখপতি বাইৰ হিচাপে পৰিগণিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। দেশৰ নিৰ্বাচন আয়োগে পশ্চিমবংগৰ 2,208টা বুথত প্ৰায় 100% গণনা প্ৰপত্ৰ দাখিল হোৱা সন্দৰ্ভত বিশদ প্ৰতিবেদন বিচাৰিছে। উল্লেখযোগ্য যে এই বুথসমূহৰ পৰা এখনো সংগ্ৰহ কৰিবলৈ বাকী থকা প্ৰপত্ৰৰ প্ৰতিবেদন দিয়া হোৱা নাই, যিটো প্ৰায় অবাস্তৱ। সেই জিলা নিৰ্বাচনী বিষয়াসকলক আজি পুৱা 10 বজাৰ ভিতৰত এই ক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে কিছুসংখ্যক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত খণ্ড উন্নয়ন বিষয়াই মৃত ব্যক্তি, স্থানান্তৰিত হোৱা ব্যক্তি আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম চলিত SIR অৰ্থাৎ ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনীৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাবলৈ BLOসকলক তেওঁলোকৰ OTP শ্বেয়াৰ বা ভাগ বাটোৱাৰা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। ইপিনে নিৰ্বাচন আয়োগে নিযুক্তি দিয়া বিশেষ তালিকা পৰ্যবেক্ষক সুব্ৰত গুপ্তাই SIR প্ৰক্ৰিয়াৰ সৈতে জড়িত অভিযোগসমূহৰ সমাধানৰ বাবে জনসাধাৰণ, ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে। কালি CPIM আৰু কংগ্ৰেছৰ সদস্যসকলে বিশেষ তালিকা পৰ্যবেক্ষকৰ সৈতে বৈঠকত মিলিত হৈ নিজৰ উদ্বেগ প্ৰকাশ কৰে। অটল পেঞ্চন যোজনাত কৰা পঞ্জীয়নৰ সংখ্যাই 8,34,00,000ৰ সীমা অতিক্ৰম কৰিছে। কালি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা অৱগত কৰে। ইয়াৰে 48% মহিলা আৰু এই পৰিসংখ্যাই সমগ্ৰ দেশৰ মহিলা হিতাধিকাৰীৰ উল্লেখযোগ্য অংশগ্ৰহণক প্ৰতিফলিত কৰা বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। 2015 চনৰ মে মাহত আৰম্ভ হোৱা অটল পেঞ্চন যোজনাৰ লক্ষ্য নাগৰিক, বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এটা সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা। 18-40 বছৰ বয়সৰ আৰু বেংক ছেভিংছ একাউণ্ট বা ডাকঘৰৰ একাউণ্ট থকা ব্যক্তিসকলক এই আঁচনিখনৰ সুবিধা গ্ৰহণৰ বাবে যোগ্য বিবেচিত কৰা হয়। 60 বছৰ সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে পেঞ্চনৰ সুবিধা লাভ কৰিব আৰু এই ধনৰাশি প্ৰদান প্ৰক্ৰিয়া 2035 চনৰ পৰা আৰম্ভ হোৱাৰ আশা কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে যে চৰকাৰ আৰু PFRDA অৰ্থাৎ পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষই গ্ৰহণ কৰা একাধিক পদক্ষেপে এই আঁচনিখনৰ সজাগতা আৰু প্ৰচাৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছে। বিশেষকৈ ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমত প্ৰকাশিত নিয়মীয়া বিজ্ঞাপন, 13টা স্থানীয় ভাষাত আঁচনিৰ বছৰ উপলব্ধতা আৰু বেংক প্ৰতিনিধি, আত্মসহায়ক গোট তথা অন্যান্য ক্ষেত্ৰৰ কৰ্মীৰ বাবে কৰা ভাৰ্চুৱেল সহযোগিতাৰ ব্যৱস্থাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান ITIAত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কাইলৈ ছুইডেনৰ ষ্টকহোমত হ'বলগীয়া অনুষ্ঠানত অধ্যক্ষতা কৰিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে সমগ্ৰ বিশ্বত আজি ভাৰত নিৰপেক্ষ, স্বতন্ত্ৰ আৰু পাৰদৰ্শিতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰিচিত হৈ উঠিছে। ভাৰতক ইয়াৰ অধ্যক্ষতা কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা কাৰ্যক দেশখনৰ সকলো নাগৰিক আৰু নিৰ্বাচনী কাম কাজত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত বুলি তেওঁ উল্লেখ কৰে। 1995 চনত স্থাপন হোৱা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটা আন্তঃচৰকাৰী সংস্থা আৰু সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ তথা জাপান নিৰীক্ষক হিচাপে অন্তৰ্ভুক্ত হৈ থকাৰ লগতে 37খন ৰাষ্ট্ৰ ইয়াৰ সদস্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিনে দেশখনৰ জাতীয় জীৱনলৈ বিশেষ অৰিহণা যোগাই আহিছে। ভাৰত যিকোনো ধৰণৰ সমৰ্থন আগবঢ়াবলৈ সাজু থকা বুলিও শ্ৰীমোদীয়ে লগতে বাৰ্তাটোত উল্লেখ কৰে। মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে 13-0 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। চিলিৰ ছান্টিয়াগোত চলি থকা প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বিজয়ে ভাৰতৰ দলটো তালিকাৰ শীৰ্ষত উপনীত হৈছে। দলৰ হৈ হীনা বানু আৰু কণিকা শিৱাসে হেট্ৰিক কৰাৰ লগতে সাক্ষী ৰাণাই 2টা গ'ল কৰে। বিনিমা ধন, সাক্ষী শুক্লা, সোনাম ইশিকা আৰু মনীষা 1টাকৈ গ'ল দিয়ে। জ্যোতি সিঙে নেতৃত্ব দিয়া ভাৰতীয় জুনিয়ৰ মহিলা দলটো আয়াৰলেণ্ড, জাৰ্মানী আৰু নামিবিয়াৰ সৈতে পুল চিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত প্ৰথমখন খেলত জাৰ্মানীয়ে আয়াৰলেণ্ডক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে পুল পৰ্যায়ৰ চূড়ান্ত খেলত কাইলৈ জাৰ্মানীৰ বিৰুদ্ধে আৰু অহা শুকুৰবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে তামিলনাডুৰ মাডুৰাইত চলি থকা পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকীত ভাৰতে আজি লীগ পৰ্যায়ৰ চূড়ান্ত খেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ছুইজাৰলেণ্ড দুয়োটা দলেই পুল বিৰ এখনো খেলত পৰাজিত হোৱা নাই যদিও গ'লৰ ক্ষেত্ৰত ব্যৱধানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক তালিকাৰ শীৰ্ষস্থানত ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাগৰ বন্ধু অভিযানৰ অধীনত শ্ৰীলংকালৈ প্ৰয়োজনীয় সমৰ্থন আগবঢ়াই যাব বুলি নিশ্চিতি দিছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে জম্মু কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগৰ বৰহমপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 33,600 গৰাকীতকৈ অধিক মহিলাৰ মাজত চেক বিতৰণ কৰে। ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান ITIAত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। মহিলাৰ FIH হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে 13-0 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।